বিচাৰকৰ্তাবিলাক 15 অধ্যায়। পলেষ্টিয়াসকলৰ ওপৰত চিমছোনে প্ৰতিকাৰ সধা। কিছুদিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমছোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীয়ে সৈতে সাক্ষাৎ হ'বৰ বাবে গৈ ক'লে, মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালীলৈ যাওঁ। কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে আৰু তাইৰ বাপেকে ক'লে, সঁচাকৈ তুমি তাইক ঘীণ কৰিলা বুলি ভাবি মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ। তাই সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়। মই নিবেদন কৰোঁ তাইৰ সলনি তাইয়েই তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা। তেতিয়া চিমছোনে সিহঁতক ক'লে, এইবাৰ মই পলেষ্টিয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে। পাছত চিমছোনে গৈ 300 শিয়াল ধৰি নেজে নেজে জুতি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে। পাছত সেই আৰিয়াত জুই লগাই পলেষ্টিয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে। তাতে বন্ধামুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে। তেতিয়া পলেষ্টিয়াসকলে সুধিলে, এই কাম কোনে কৰিলে? মানুহে ক'লে, তিম্মায়াৰ জোঁৱায়েক চিমছোনে এই কাম কৰিলে, কিয়নো তেওঁ শহুৱেকে তেওঁৰ ঘৈণীয়েকক তেওঁৰ সখীয়েকক দিলে। তাতে ফিলিষ্টিয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে। পাছত চিমছোনে সিহঁতক ক'লে, এয়া তোমালোকে কি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম, ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ'ব। ইয়াকে কৈ তেওঁ নিৰ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে। পাছত তেওঁ এটম শিলৰ গুহালৈ গ'ল আৰু তাতেই বাস কৰিলে। সেই সময়ত পলেষ্টিয়াসকলে যিহুদালৈ গ'ল। লেহি নামৰ ঠাইত তেওঁলোকে বিশ্ৰাম ল'লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ'ল। তাতে যিহুদাৰ মানুহবোৰে সুধিলে, তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা? সিহঁতে ক'লে, আমি চিমছোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে আমিও তাক তেনে কৰিবলৈ আহিলোঁ। তেতিয়া যিহুদাৰ 3000 লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমছোনক ক'লে, পলেষ্টিয়াসকল যে আমাৰ শাসনকৰ্তা, এই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা? তাতে তেওঁলোকক ক'লে, সিহঁতে মোলৈ যেনে কৰিলে ময়ো সিহঁতলৈ তেনে কৰিলোঁ। তেওঁলোকে তেওঁক ক'লে, এতিয়া আমি পলেষ্টিয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ। চিমছোনে তেওঁলোকক ক'লে, তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা। তেওঁলোকে ক'লে, নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম, আমি নিশ্চয় তোমাক বধ নকৰোঁ। পাছত তেওঁলোকে দুগজ নতুন ৰছীয়ে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ'ল। পাছত তেওঁ যেতিয়া লেহি পালে, তেতিয়া পলেষ্টিয়াসকলে তেওঁক পাই বৰকৈ জয়ধ্বনি কৰিলে। তেতিয়া যিহুৱাৰ আত্মা পুনৰ শক্তিত তেওঁৰ ওপৰৰ স্থিতি হোৱাত তেওঁ বাহুত বান্ধি ৰখা ৰছীবোৰ পুৰি যোৱা সোণৰ নিচিনা হ'ল আৰু তেওঁ হাতৰ পৰা বন্ধন খহি পৰিল। পাছত তেওঁ গাধৰ গালত এডাল কেঁচা হাড় পাই হাত মেলি সেইডাল ল'লে, তাৰে 1000 লোকক বধ কৰিলে। তেতিয়া চিমছোনে ক'লে, গাধৰ গালৰ হাড়ডালেৰে দমৰ উপৰি দম কৰিলোঁ, গাধৰ গালৰ হাড়ডালেৰে 1000 লোকক বধ কৰিলোঁ। পাছত তেওঁ কথা কোৱা শেষ হোৱাত হাতৰ পৰা হাড়ডাল পেলাই দিলে। তাতে সেই ঠাইৰ নাম ৰামত লেহি হ'ল। পাছত তেওঁ বৰকৈ পিয়া লগাত তেওঁ যিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা নিষ্ঠাৰ কৰিলা, এতিয়া মই পিয়াহত মৰি সেই অচ্যুন্নত হতৰ হাতত পৰিম। তাতে যিহুৱাই লেহিত থকা কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে। এই হেতুকে তাৰ নাম অৰিন হকুৰ ৰখা হ'ল। সেই জলৰ ভুমুক এতিয়ালৈকে লেহিত আছে। পলেষ্টিয়াসকলৰ দিনত তেওঁ 20 বছৰলৈকে ইজৰাইলৰ বিচাৰ কৰিলে।